এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে ষ্টুডিঅত মই বৰষা শৰ্মা। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা সোমবাৰে আৰম্ভ হ'ব। 21 আগষ্টলৈ চলিবলগীয়া এই অধিৱেশনত 8খন নতুন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ভৌগোলিক দিশৰ পৰা ঐতিহ্যপূৰ্ণ ক্ষেত্ৰসমূহ সংৰক্ষণৰ বাবে এখন বিধেয়ক উত্থাপন কৰা হ'ব। তদুপৰি আয়কৰ বিধেয়ক 2025, খনি আৰু খনিজ পদাৰ্থ উন্নয়ন আৰু নিয়ামক সংশোধনী বিধেয়কো এই অধিৱেশনত উত্থাপন কৰা হ'ব। এই অধিৱেশনত অপাৰেচন সিন্দুৰ আৰু নিৰ্বাচন আয়োগৰ বিশেষ সংহত ভোটাৰ তালিকা সংশোধনী সন্দৰ্ভত বিৰোধী পক্ষই শাসনাধিষ্ঠ দলক প্ৰশ্ন কৰাৰ সম্ভাৱনা আছে। অধিৱেশনৰ পূৰ্বে চৰকাৰে অহা দেওবাৰে এখন সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াৰ বাবে সকলো ৰাজনৈতিক দলৰ সহযোগিতা কামনা কৰিব। এই অধিৱেশনতে চৰকাৰে মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে সদনত অনুমতি বিচাৰিব। গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত বসবাস কৰা অবৈধ দখলকাৰীক উচ্ছেদ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতেই সৰুপথাৰ সমজিলা প্ৰশাসন আৰু বন বিভাগ তৎপৰ হৈ পৰিছে। ইতিমধ্যে ড্ৰোনৰ সহায়ত সীমান্ত এলেকাত স্থানীয় প্ৰশাসন, CRPF আৰু বন বিভাগৰ এটা দলে জৰীপ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে উৰিয়ামঘাটৰ প্ৰায় 3000ৰো অধিক বনাঞ্চলৰ ভূমি দখলকাৰীৰ কবলত থকাৰ তথ্য পোৱা গৈছে। অসম নাগালেণ্ড সীমান্তৰ সোণাৰী বিল, পিঠাঘাট, খেৰবাৰী, দয়ালপুৰ, বিদ্যাপুৰ আদি অঞ্চল অনুপ্ৰৱেশকাৰীৰ দখলত আছে। যিকোনো মুহূৰ্ততে সীমান্ত এলেকাত উচ্ছেদ অভিযান চলিব পাৰে বুলি বিভাগীয় সূত্ৰত প্ৰকাশ পাইছে। ৰাজ্যৰ কেইবাখনো জিলাত মেলেৰিয়া আৰু জাপানীজ এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতামূলক কাৰ্যসূচী লৈছে। উজনি অসমৰ গোলাঘাট, ধেমাজি আৰু শোণিতপুৰৰ লগতে নামনি অসমৰ চিৰাং, নলবাৰী, দৰঙকে ধৰি কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগক বহু লোক আক্ৰান্ত হৈছে। একেদৰে পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাতো কেইবাগৰাকীও লোক এই ৰোগত আক্ৰান্ত হৈছে। ৰাজ্যত এতিয়ালৈ কমেও 250জন লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। এই ৰোগৰ ফলত 26জন লোকৰ মৃত্যু হৈছে। মৰিগাঁও জিলা পৰিষদৰ উদ্যোগত আৰু জাগীৰোড গাঁও পঞ্চায়তৰ সহযোগত জাগীৰোডৰ সৌন্দৰ্য বৰ্ধনৰ বাবে আজি 100 জোপা গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মন্ত্ৰী পীযুষ হাজৰিকাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ লগতে পৰিৱেশ স্বচ্ছ কৰি ৰখাৰ বাবে আৱৰ্জনা পেলাবলৈ 3খন বাহন মুকলি কৰে। তেওঁ জনসাধাৰণক জাগীৰোড নগৰখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখি সৰ্বাংগ সুন্দৰ কৰি তুলিবলৈ আহ্বান জনায়। বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দক্ষিণ হালমাৰা মানকাছাৰ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে। বান পৰিস্থিতিক লৈ আজি হাতশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত ৰাহুল গুপ্তাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত ASSTCৰ অধ্যক্ষ প্ৰবীণ কুমাৰ দত্তৰ লগতে জিলা আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ একাংশ বিষয়া উপস্থিত থাকে। পৰ্যালোচনা সভাৰ অন্তত বিষয়াৰ দলটোৱে নাৱেৰে জিলাখনৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ জিলা প্ৰশাসনৰ সহযোগত আৰু শুৱালকুছি শিল্পী সন্মিলনৰ তত্বাৱধানত কালি শুৱালকুছিত 15দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ হয়। হাজো শুৱালকুছি সমষ্টিভিত্তিত অনুষ্ঠিত এই নাট কৰ্মশালা কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই উদ্বোধন কৰে। কৰ্মশালাত 125 শিশু আৰু যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে। নগাঁও চহৰৰ অন্যতম সংগীত শিক্ষা প্ৰতিষ্ঠান সুৰ সাধনা সংগীত মহাবিদ্যালয়ে আয়োজন কৰা গ্ৰীষ্মকালীন শিবিৰৰ যোৱা 15 জুলাইত সামৰণি পৰে। এই শিবিৰত ছাত্ৰ ছাত্ৰীসকলক সংগীতৰ লগতে মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি সংগীতৰ বিভিন্ন গীত শৈলীৰ আভাস দিয়া হয়। গুৰু প্ৰদ্যুত মিশ্ৰই শাস্ত্ৰীয় সংগীত, আৰিফুল হকে গজল, মনদীপ মহন্তই শিশু গীত আৰু সংস্কৃত গীত, যতীন্দ্ৰনাথ মহন্তই গীতিকাৰ ৰেণু মহন্তৰ অসমীয়া আধুনিক গীত, স্বপ্নম মেঘালীয়ে ৰবীন্দ্ৰ সংগীত আৰু বীৰণা পাঠকে কামৰূপীয় লোকগীতৰ প্ৰশিক্ষণ দিয়ে। যোৰহাট জিলাৰ মৰিয়নী বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহনত কালি নিশা অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে। আক্ৰমণত বাহনখনৰ ক্ষতি হয় যদিও বিধায়কগৰাকী কথমপি ৰক্ষা পৰে। যোৰহাটৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাত বোকাখাটৰ কুৰুৱাবাহী তিনিআলিত এই ঘটনা সংঘটিত হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন 1:40 শুনিবলৈ পাব।